বারানং ছবি এজন পত্রিকার পরিচ্ছাতা। বহুত বছরের পূর্বে ঈশ্বরে এজন পরিচ্ছাতা পঠাবলে প্রতিজ্ঞা করেছিল। বাওঁফালৰ ছবিত আপুনি এজন স্বর্গদূত দেখিবলৈ পাইছে। মরিয়ম নামৰ কুমারী কইনার ওচৰলৈ যিজনে স্বর্গৰ পৰা বার্তালৈ আহিছিল। মরিয়মৰ বিয়া ঠিক হৈছিল যোসেফৰ সৈতে। স্বর্গদূতজনে তাইক কৈছিল, ঈশ্বৰৰ আত্মা তোমালৈ আহিব আৰু তুমি গর্ভবতী হবা। তুমি তেওঁৰ নাম যীশু ৰাখিবা, তেওঁ ঈশ্বৰৰ পুত্ৰ হ'ব। আপুনি দেখিছে যে ঈশ্বৰৰ পুত্ৰক মুকলি ঠাইত ৰকা হৈছে। সোঁফালৰ ছবিখনত চাওক। স্বৰ্গদূতজনে যোসেফকো সপোনত দেখা দিছিল আৰু কৈছিল, যোসেফ, মৰিয়মক তোমাৰ পত্নীস্বৰূপে ল'বলৈ ভয় নকৰিবা। তাইৰ গৰ্ভৱতী হৈছে ঈশ্বৰৰ আত্মাৰ শক্তিত। তাই এজন পুত্ৰ জন্ম দিব আৰু সেই ল'ৰাজনৰ নাম যীশু হ'বা। তেওঁৰ লোকবিলাকক পাপৰ পৰা পৰিত্ৰাণ কৰিব। যোসেফে ঈশ্বৰৰ কথা মানি ল'লে।